এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি হিচাপে ৰাখি নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰ ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ডিব্ৰুগড় পৌৰ নিগমে ডিব্ৰুগড় মহানগৰৰ তীব্ৰ যানজঁটৰ সমস্যা সমাধানৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ চলাই জনসাধাৰণৰ সুৰক্ষা আৰু নগৰীয় শৃংখলাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে বুলি পৌৰসভাই উল্লেখ কৰিছে। এই কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় আঞ্চলিক সমিতিয়ে আদৰণি জনাইছে। ইয়াৰ লগতে ছাত্ৰ সন্থাটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত এইসকল ব্যৱসায়ীক নিৰ্দিষ্ট স্থানত ব্যৱসায়ৰ সুবিধা দিবলৈ অনুৰোধ জনাইছে। ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্যগ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। 2023 চনৰ পৰা চলিত বৰ্ষলৈকে প্ৰকাশিত কাব্যগ্ৰন্থৰ 2টাকৈ কপি প্ৰতিযোগিতাৰ বাবে 18জনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচিত 3খন কাব্যগ্ৰন্থক 5 জুলাইত লেখিকা সন্থাৰ বছৰীয়া অধিৱেশনত বঁটা প্ৰদান কৰা হ'ব বুলি লেখিকা সন্থাই অৱগত কৰিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে চাবুৱা লাখোৱালৰ বিধায়ক বিনোদ হাজৰিকাই কালি এটা বিশেষ অনুষ্ঠানত শপথ গ্ৰহণ কৰে। এই অনুষ্ঠানত চাবুৱা পৌৰসভাৰ পৌৰপতি, চাবুৱাৰ ৰাজচক্ৰ বিষয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীৰ জোৱান গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইন গং সিং আৰু টি এম কাছুগাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইয়ুমনাম খেমছান সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত কালি জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কৃষিখণ্ডৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হয়। তদুপৰি জলসিঞ্চন, ভূমি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। কালি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰীৰ লিচু বাগিচা পৰিদৰ্শন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।